Yes. 88.0 megahertz FM. 88.0 FM.
শিপিং কনটেনাৰটো লাগে নে নালাগে সেইটো কওক।
সেইটো কোন হয়? ঐ এই 12 ঘণ্টাৰ ভিতৰত কেনেকে কেলা এপ্ৰুভ হয় বে ভাল? আজি শনিবাৰ, শনিবাৰ বন্ধ বাৰ, বন্ধ বাৰত কেনেকে কেলা? এই গুৱাহাটী ৱাটাৰ বৰ্ডে কেনেকে এপ্ৰুভ কৰে বে ভাল? কেনেকে কৰে? সেই মানুহটো আছে এই হস্পিটেলত, সি কেনেকে হস্পিটেলৰ পৰা এপ্ৰুভ কৰি দিছে নেকি? হা নে বুবুল বুবুল চক্ৰৱৰ্তী এপ্ৰুভ কৰ? বুবুল চক্ৰৱৰ্তী, বুবুল চক্ৰৱৰ্তী ক'ত আছে? এই হেৰি এইটো হেৰি বামুনী মৈদামত বুবুল চক্ৰৱৰ্তী পেটলা, হে বুবুল চক্ৰৱৰ্তী, অঁ অতুল, অতুলক দে 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 অতুলক দে কেলা দে অতুলক দে মাস্ক তার মুসকিদাল মই কেনেকে সিঙু চাই থাক চারি মা কমল সাবান কনে দো অতুলক মই অত্যাচার করিম। সি সি যিমানে এক্সারসাইজ নকরক এয়ার কন্ডিশনার রুমত সোমায়, সি যিমানে পালোয়ারি নকরক, অতুল বড়া এটা অগর, অতুল বড়ার অবস্থাটো বড় বিপত্তিজনক হব। শপত খাই কৈছো কেলা, মই অতুল বৰাক মই ধৰি আনিম, আৰু পীযুষ হাজৰিকা, আইমি বৰুৱা, হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকি ভূঞা, এইকেইটাৰ নাম মোৰ লিষ্টিত বহুত, কিমান নম্বৰ আছে তাতে নাজানো, মই ৰাখিছোঁ কিন্তু ছিৰিয়েল নম্বৰত আছে, এইকেইটাৰ নম্বৰ ছিৰিয়েল নম্বৰত মই লিখি লিখি থৈ দিছোঁ, ওপৰত নাই বহুত তলত আছে, বহুত তলত আছে। প্ৰথমে চাগে নাম্বাৰ ওৱান কোন আছে জানে? নক অ' হেল, অ' হেল যা তহ হ'ল, তহঁতে এতিয়া ভাবি থাক, মোৰ লিষ্টিত নম্বৰ ওৱান তহঁতে এটাও ইণ্ডিয়ান নাই, তাতে এটা বগা আছে, বগা, বগাটোৰ নামটো ভাবি থাক, এটা বগাৰ নাম ভাবি থাক, যি মোৰ লিষ্টিত প্ৰথম শাৰীত প্ৰথম নামটো আছে। এই হিমন্তৰ, হিমন্তৰ নামটো 1000ৰ পিছত আছে, 1000, 1500, 5000 কিবা বহুত পিছত আছে হিমন্তৰ। গতিকে হিমন্তৰ নামে যদি 5000ৰ পিছত আছে, ভাবিছা বেলেগৰ নাম, অতুল বৰাৰ নাম চাগে 10000ৰ পিছত থাকিব,
আৰু মোৰ নাম,
তোৰ নাম 50-80 লাখৰ পিছত থাকিব। মই কৈছো না, মই শুন, মই সবতকে যাক বেয়া পাওঁ তাক প্ৰথম নম্বৰত ৰাখো, যাক সবতকে বেয়া পাওঁ তাক, মই কৈছো না 80,50,255 তোৰ নম্বৰটো আছে, হ'লতো, অঁ যা তাকে লৈ ফূৰ্তিত থাক।
এতিয়া আপোনাৰ যে আপুনি সিদ্ধাৰ্থ গোস্বামীক চিনি পায়নি সেইটো বুলি কিয়?